গুড ইভিনিং, এইটো আকাশবাণী কোহিমা। আজি চাম লগা নাগামিজ খবৰ পঢ়ি আছে মিৰিয়াম। পয়লা হেডলাইনছ। ছিনিয়ৰ বিজেপি লিডাৰ আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোডী কৈছে 10 কৰোৰ উইমেন ছেল্ফ হেল্প গ্ৰুপছ হলে ফাইনেন্সিয়েল এছিষ্টেন্সৰ পৰা মদত পাইছে। ছিনিয়ৰ বিজেপি লিডাৰ এণ্ড ইউনিয়ন মিনিষ্টাৰ ৰাজনাথ সিং কৈছে বিজেপি লগা মেনিফেষ্টো হলে ইণ্ডিয়াকে ছেল্ফ ৰিলায়েণ্ট নতুন আৰু ডেভেলপড ইণ্ডিয়া বনাবলৈ গেৰাণ্টি দিছে। ডিপাৰ্টমেণ্ট অব পাৱাৰৰ পৰা নাগালেণ্ড লগত টাৱাৰ পাৰ্ট চৰি হোৱা ওপৰত জাননী আৰু পাৱাৰ কাট ওপৰত সাৱধানী দিছে। আৰু টেম্পৰেৰী শ্বাটডাউন হলে 29 এপ্ৰিল অহাকালি ডিমাপুৰ আৰু ৰাজ্যমুখীৰ মাজে পাব্লিক কে সামান কিনিবৰ কাৰণে খুলি দি আছে। এতিয়া পূৰা খবৰ। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোডীয়ে আজি বেলাগাভি কৰ্ণাটকাতে বিজেপি কেণ্ডিডেটছ কাৰণে কেম্পেইন কৰাৰ সময় একদম তাকৰা কথা আনিছে। পাব্লিক মিটিংতে কথা কোৱাৰ সময় প্ৰাইম মিনিষ্টাৰ বিজেপি ছিনিয়ৰ লিডাৰ জনাইছে কি পাহিলা 10 চনতে তাইৰ লগা চৰকাৰ হলে ছোট কিষাণ খান লগত ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেচন লগা থ্ৰু পৰা ইনপুট কষ্ট কাটি কেনে এগ্ৰী চামান কাৰণে মাৰ্কেট খুলিয়াতে মদত দিছে বুলি জনাইছে। 10 কৰোৰ ওপৰ উইমেন ছেল্ফ হেল্প গ্ৰুপছ খান ফাইনেন্সিয়েল এছিষ্টেন্স পৰা মদক পাইছে আৰু 70,000 কৰোৰটো কিষাণ খান কামাইছে অলকহলটো ফিউল লগত মিলাই দিয়াৰ পিছতে। তাইৰ পৰা কৰ্ণাটকাতে কংগ্ৰেছ চৰকাৰৰ লগত আৰোপ লগাইছে কিষাণ লগত 4,000 টকা। পাহিলা বিজেপি চৰকাৰৰ পৰা কিষাণ লগত পি এম কৃষি সন্মান যোজনা থ্ৰু পৰা দিয়াটো নাপুঞ্চাই দিয়াৰ কাৰণে। তাই আৰোপ লগাইছে কি কৰ্ণাটকাতে কানুনটো গিৰি আছে কংগ্ৰেছ লগা ভোট বেংক আৰু পলিটিক্সৰ কাৰণে। মোডী কৈছে কি কংগ্ৰেছ হলে ইনহেৰিটেন্স টেক্সটো বাচা খান পৰা ডনচন পাতি লোৱাৰ ওপৰত লগাবলৈ ভাৱনা দি আছে। ছিনিয়ৰ বিজেপি লিডাৰ ইউনিয়ন মিনিষ্টাৰ ৰাজনাথ সিং কৈছে বিজেপি লগা মেনিফেষ্টো এম হলে ইণ্ডিয়াকে নতুন ছেল্ফ ৰিলায়েন্স আৰু ডেভেলপ বনাবলৈ থাকি আছে। আজি আহমেদাবাদ প্ৰেছ কনফাৰেন্সে সিং কৈছে 2024 লোকসভা পলছটো দেশ দে তাগৰা আৰু বিশ্বাস থাকি ডেমক্ৰেচি ষ্টেণ্ডাৰ্ড হবলৈ পূৰা তৈয়াৰী থাকি আছে। সিং পাৰা বিজেপি চৰকাৰ ওপৰ কৰাপশ্যন চেক দে ৰাখি কেনা 25 কৰোৰ ওপৰ মানুহকে গৰিবী পৰা বচাই দিয়াৰ কাৰণে মান দিছে। বিজেপি চৰকাৰ 2014তে পাৱাৰতে আহিয়াৰ পাছতে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট পৰা প্ৰপাৰ্টিজ 1,00,000 কৰোৰ ওপৰ ৱৰ্ড থাকিয়া জোৰাইছে কৈছে। কংগ্ৰেছ ওপৰ পভাৰ্টি এলিভেশ্যনটো ফেইলৰ কাৰণে আৰোপ লগাই কিনা সিং কৈছে কংগ্ৰেছটো দেশ পৰা গৰিবী হাতাবলৈ সফল হোৱা নাই। 50 চন ওপৰ পাৱাৰতে বহি কিনা আগতে মিনিষ্টাৰ কৈছে বিজেপি চৰকাৰ হলে অহা 5-10 চনৰ ভিতৰত গৰিবী হাতাবলৈ ভাৱনা ৰাখি আছে। পাৱাৰ ডিপাৰ্টমেণ্ট পৰা খবৰ দিছে কি একটা টাৱাৰ এপি নম্বৰ 16 132 কিলোভল্ট ছিংগল চাৰ্কিট কুশৰ বোকা লগা চাইনিজ ট্ৰান্সমিশ্যন লাইনটো যোৱাকালি ভোজৰ ফালে গিৰিছে কৈছে ৰিপিম অল্ড এৰিয়া ওচৰতে। একটা ৰিলিজে ইটো কৈছে ডিপাৰ্টমেণ্ট পৰা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগত ইনস্পেকশ্যন কৰাৰ সময় দেখিছে কি টেক ৱেল্ডেড নাটছ আৰু বল্টছ টাৱাৰ মেম্বাৰ্ছ লগা কাটি কেনে থাকিছে। টাৱাৰ গিৰিয়া নিমিত্তে যোনটো হলে টাৱাৰ পাৰ্টছ জ'ৰ কৰিবলৈ থাকিয়া ভাৱনা ধৰিছে। ইটো টাৱাৰ গিৰিয়াতে ডিপাৰ্টমেণ্ট পৰা সাৱধানী দিছে কি যদি লাইন ফল্ড নহলে বা পাৱাৰ 132 কিলোভল্ট ট্ৰান্সমিশ্যন লাইন ডিমাপুৰ কহিমা কাৰং মণিপুৰ ভিতৰত থাকিলে কেপিটেল কহিমা চব কহিমা আৰু জমিনী ডিষ্ট্ৰিক্টছ আৰু আপাৰ ৰেঞ্জ ৱখা ডিষ্ট্ৰিক্ট ৱখা টাউন মিলাই কিনে কমপ্লিট ব্লেক আউটে যাব। ইটো কৈছে আগতে 28 এপ্ৰিলতে 66 কিলোভল্ট ডাবল চাৰ্কিট ট্ৰান্সমিশ্যন লাইন টাৱাৰটো পুংৰ টাউন ওচৰতে গিৰিছে টাৱাৰ পাৰ্টছ চৰি কৰাৰ কাৰণে আৰু লিখিমৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট পৰা চুৰু কৰি কিনে লাইটে দিগদাৰি দিয়াতে ডিপাৰ্টমেণ্ট পৰা এফআইআৰটো লঞ্চ কৰি দিছে আৰু সব ভিলেজ কাউন্সিলছ চি এছ অ'ছ আৰু ষ্টেক হোল্ডাৰ্ছ লগত চাত দি কিনা ল' এনফৰ্চিং এজেঞ্চিছে কলপিট জল্দি পৰা ধৰিবলৈ কাৰণে চাত দিবলৈ কৈছে। ডিমাপুৰ চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ডি চি চি আই অহাকালি সব বিজনেছ এষ্টাব্লিছমেণ্ট দোকানখন ডিমাপুৰ ভিতৰতে থাকিয়াখন দিন 12 বজাৰ পৰা চাম 6 বজাৰ তক খুলিবলৈ ফেচলা লৈছে। ডি চি চি আই কৈছে নাগা কাউন্সিল ডিমাপুৰ আৰু চি এন চি চি আই লগা ৰিকুৱেষ্ট কাৰণে ডিমাপুৰ মানুহৰ লগত অলপ সময় কাৰণে চামান কিনিবলৈ খুলি দি আছে জনাইছে। কিন্তু যদি ষ্টেট গভৰ্ণমেণ্ট পৰা ডি চি চি আই ডিমাণ্ড ওপৰ একো পজিটিভ ৰেছপন্স নাহিলে মানে ইনডিফিনেট শ্বাটাৰ ডাউনটো আৰু এপ্ৰিল 30তে চুৰু কৰিব কৈছে। ইটো সময় কনফেডাৰেশ্যন অব নাগালেণ্ড চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ চি এন চি চি আই পৰা মাল্টিপল টেক্সেশ্যন ইণ্টিমিডিয়েশ্যন আৰু হেৰাছমেণ্ট বিজনেছ কমিউনিটিৰ পৰা ফেচ কৰাৰ কাৰণে ইনডিফিনেট শ্বাটডাউন ৰাখি দিয়াৰ ওপৰত চুমুকিডিমা চেম্বাৰ অব কমাৰ্চ এণ্ড ট্ৰেড এছ'চিয়েচন চি 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 টি এ বি পূৰা ছাপৰ্ট দি আছে। কিন্তু জেনেৰেল পাব্লিক ওপৰত ভাৱনা কৰি কিনে চি 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 টি এ পৰা একদিন 29 এপ্ৰিল মনডে কাৰণে ৰিলেক্সেশ্যন দিবলৈ ফেচলা লৈছে পাব্লিক খান চামান লাগি থাকে কিনিবলৈ কাৰণে। আৰু ইনডিফিনিট শ্বাটডাউন চি এন চি চি আইৰ পৰা চুৰু কৰিয়াটো এপ্ৰিল 30, 2024 পৰা আগতে একো নতুন খবৰ নাজানে তক বন্ধ থাকিব কৈ দিছে। চি 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 টিৰ পৰা চুমকেদি মালাগা মানুহ ওপৰ এনেকুৱা সময়তে চাথ দিয়াৰ পৰা খুচি জনাইছে আৰু আগতে দিগদাৰি পাইলে বি আনি আইৰ ওপৰ লাৰাইতে চাথ দিবলৈ আশা ৰাখিছে। আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই নিউজ কহিমাৰ পৰাও শুনিব পাৰিব। জেনেৰেল ইলেকশ্যনছ লগা থাৰ্ড ফেজ কাৰণে কেম্পেইনিংটো তাগৰাৰ পৰা চুৰু হৈছে। মেজৰ পলিটিকেল পাৰ্টিজ লগা টপ লিডাৰ্ছ খান একদম ষ্ট্ৰং কথা ভোটাৰ্ছ লগত ৰেলিজ আৰু দেশ ভাৰতী ৰড শ্বোজ খান পৰা দিবলৈ 95 পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিজ 10টা ষ্টেটছ ভিতৰতে আৰু 2টা ইউনিয়ন টেৰিটৰিজত 7 মে'তে ভোট দিব যাব। 1,351 কেণ্ডিডেটছ ফেজতে ভাঙিবলৈ আছে। ছিনিয়ৰ বিজেপি লিডাৰ আৰু হোম মিনিষ্টাৰ অমিত শ্বাহী কাছগঞ্জ ডিষ্ট্ৰিক্টে পলিটিকেল ৰেলী এড্ৰেছ কৰিছে। তাইৰ পৰা অপজিচন লগত এটেক কৰিছে। প্ৰাণ প্ৰতিষ্ঠা ফাংচন অয়োধ্যাতে যোগ নলোৱাৰ পৰা আৰু কৈছে বিজেপি হলে মেনিফেষ্টতে প্ৰমিছ কৰি এখন পূৰা ফুলফিল কৰি দিছে। এইটো সময় সমাজবাদী পাৰ্টীৰ চীফ অখিলেশ যাদৱে সম্ভাল ডিষ্ট্ৰিক্টে পাৰ্টী কেণ্ডিডেটৰ কাৰণে কেম্পেইন কৰিছে। তাই বিজেপিৰ ওপৰ ভাৰী পৰা আহি কেনে কৈছে কি ইউপি পৰা পাৰ্টীৰ ওপৰত তাগৰা জবাব দিছে। ইলেকশ্যন লগা পাৰিলা 2টা ফেজতে আৰু তাই লগা এলায়েন্সটো হলে পাব্লিক পৰা ডাঙৰ চাথ দি আছে কৈছে। ছিনিয়ৰ কংগ্ৰেছ লিডাৰ অভিষেক মনু সিংভি পৰা ভাৰতীয় জনতা পাৰ্টীৰ বিজেপিৰ ওপৰত আৰোপ লগাইছে ডেমক্ৰেচিটো নামাই দিয়াৰ পৰা। আজি আহমেদাবাদতে প্ৰেছ কনফাৰেন্সতে কথা কোৱাৰ সময় সিংভি পৰা অলপ দিন আগত বিজেপি খান সুৰাট লোকসভা জিততে চেলিব্ৰেচনটো ডেমক্ৰেটিক প্ৰিন্সিপলছ নিয়ম ভায়লেট কৰি কিনা মানাটো কৈছে। তাই বিজেপিৰ ওপৰত পইচা মেচিনাৰী আৰু মেন পাৱাৰ ঠিক নচলোৱাৰ ওপৰত আৰোপ লগাইছে। তাই আৰোপ কৈছে টোটেল 417 বিজেপি কেণ্ডিডেটছে 1/4 এইটো ইলেকশ্যনতে আলাগ পাৰ্টীৰ পৰা ডিফেক্টেড হৈছে কৈছে। ফৰ্মাৰ কংগ্ৰেছ প্ৰেছিডেণ্ট ৰাহুল গান্ধীটো ষ্টেটে অহাকালি কেম্পেইন চুৰি কৰিবলৈ থাকি আছে। কংগ্ৰেছ পাৰ্টী কৰ্ণাটকাতে চেণ্ট্ৰেল গভৰ্মেণ্ট লগা এগেইনষ্ট প্ৰটেষ্ট কৰিছে। ষ্টেট অপৰ কেলামিটি ৰিলিফ ফাণ্ড ৰিলিজ কৰিয়াতে ষ্টেপ মাদুলীয়া দীক্ষা পৰা এনেকুৱা নিচিনা প্ৰটেষ্ট আজি বেংগালুৰুতে এড্ৰেছ কৰাৰ সময় কংগ্ৰেছ ষ্টেট প্ৰেছিডেণ্ট ডি কে শিৱা কুমাৰ কৈছে কেলামিটি ফাণ্ড ৰিলিফ হলে ষ্টেট পৰা হেল্পলেছ ফাৰ্মাৰ্ছ খান কাৰণে লয় আৰু এইটো হলে ষ্টেট চব কাৰণে নহয় কৈছে। তাই আৰু কৈছে কি এম জি এন আৰ জি এ বিতৰ মেণ্ডেজ উঠাবলৈ কথাবি চেণ্ট্ৰেল গভৰ্ণমেণ্ট একো হিচাপ দিয়া নাই কৈছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ই চি আইৰ পৰা আউটাৰ মণিপুৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি 6টা পলিং ষ্টেচন ষ্টেট দবাৰাৰ পৰা পলিং লবলৈ কৈছে 30 এপ্ৰিলতে ভোজৰ 7 বজাৰ পৰা শাম 4 বজাত। ই চি আইৰ পৰা এইটো 6টা পলিং ষ্টেচনছ দি 26 এপ্ৰিলতে লোকসভা ইলেকশ্যন 2024 লগা ছেকেণ্ড ফেজ কাৰণে পলিং ৰখাটো কেঞ্চেল ইনভেলিড জনাইছে। পলিং ষ্টেচনছ 5টা হলে উখৰুল ডিষ্ট্ৰিক্টে আছে আৰু 1টা সেনাপতি ডিষ্ট্ৰিক্টে। আৰু ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট পৰা ভাৰী বাৰিশ জাগা জাগাতে তুফান আৰু বিজুলীটো নৰ্থ ইষ্ট ইণ্ডিয়াতে 30 এপ্ৰিলতক আহিবলৈ ভাৱনা দিছে আৰু ভাৰী বাৰা বেছি ভাৰী বাৰিশটো নৰ্থ ইষ্টে 1 মে'ৰ পৰা আহিবলৈ কৈছে। ইটো সময় কহিমাতে আজি মেক্সিমাম টেম্পাৰেচাৰ 26.2 ডিগ্ৰী চেলচিয়াছ থাকিছে আৰু মিনিমাম 16.4 ডিগ্ৰী চেলচিয়াছ থাকিছে। খবৰ চাইছে আৰু একবাৰ হেডলাইনছ জনাই দি আছে। ছিনিয়ৰ বিজেপি লিডাৰ আৰু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কৈছে 10 কৰোৰ ৱিমেন ছেল্ফ হেল্প গ্ৰুপছলৈ ফাইনেন্সিয়েল এছিষ্টেঞ্চ পৰা মদত পাইছে। ছিনিয়ৰ বিজেপি লিডাৰ এণ্ড ইউনিয়ন মিনিষ্টাৰ ৰাজনাথ সিং কৈছে বিজেপি লগা মেনিফেষ্ট হলে ইণ্ডিয়াকে ছেল্ফ ৰিলায়েণ্ট নতুন আৰু ডেভেলপড ইণ্ডিয়া বনাবলৈ গেৰেণ্টি দিছে। ডিপাৰ্টমেণ্ট অফ পাৱাৰ পৰা নাগালেণ্ড লগত টাৱাৰ পাৰ্চ চৰি হোৱাৰ ওপৰত জাননী আৰু পাৱাৰ কাট ওপৰত সাৱধানী দিছে আৰু টেম্পৰেৰী শ্বাটডাউন হলে 29 এপ্ৰিল অহাকালি ডিমাপুৰ আৰু ঝুমুকী ডিমাতে পাব্লিকে চামান কিনিবৰ কাৰণে খুলি দিয়া আছে। আজি ৰাতি লগা নাগামিজ খবৰ ইমানতে শেষ কৰিছে। আপুনি খান সব নিমিত্তে ভাল ৰাতি হ'ব।